فَلَمَّا أَنْ جَاءَ الْبَشِيرُ أَلْقَاهُ عَلَى وَجْهِهِ فَارْتَدَّ بَصِيرًا قَالَ أَلَمْ أَقُلْ لَكُمْ إِنِّي أَعْلَمُ مِنَ اللَّهِ مَا لَا تَعْلَمُونَ
তাৰ পিছত যেতিয়া সুসংবাদ বাহক আহি উপস্থিত হল আৰু তেওঁৰ মুখমণ্ডলৰ ওপৰত চোলাটো ৰাখিলে তেতিয়া তেওঁ নিজৰ দৃষ্টিশক্তি ঘূৰাই পালে তেওঁ ক'লে মই তোমালোকক কোৱা নাছিলোঁ নে যে মই আল্লাহৰ তৰফৰ পৰা যি জানো তোমালোকে সেয়া নাজানা